Ea, Acajoni. বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধানমন্ত্ৰীসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানে আৰু দলটোৰ জ্যেষ্ঠ নেতা বনেন্দ্ৰ শাহক জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। অসমত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ তিনিওগৰাকী প্ৰাৰ্থীকে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে। কাটাৰত থকা ভাৰতীয় দূতাবাসে যোৱা তিনিটা দিনত দোহাত আবদ্ধ হৈ থকা প্ৰায় এহেজাৰ ভাৰতীয়ক কাটাৰ বিমানেৰে স্থানান্তৰ কৰা বুলি জনাইছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ বাবে বিত্তীয় বজাৰত দেখা দিয়া অস্থিৰতাৰ মাজতেই ছেবিৰ অধ্যক্ষই বিনিয়োগকাৰীসকলক সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। আৰু মহিলাৰ এফ আই এইচ হকী বিশ্বকাপ 2026 কোৱালিফায়াৰ্ছৰ পুল বিত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন 2-2 ফলাফলত ড্ৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানে আৰু দলটোৰ জ্যেষ্ঠ নেতা বনেন্দ্ৰ শাহক জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। নেতা দুগৰাকীৰ সৈতে টেলিফোনযোগে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে নতুন চৰকাৰ গঠনৰ বাবে তেওঁলোকক শুভেচ্ছা জনোৱাৰ লগতে উভয় ৰাষ্ট্ৰৰ পাৰস্পৰিক সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ হকে তেওঁলোকৰ সৈতে কাম কৰি যোৱাৰ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰে। প্ৰধানমন্ত্ৰীয়ে অনাগত বছৰসমূহত দুয়োখন দেশৰ সহযোগিতাত ভাৰত আৰু নেপালৰ সম্পৰ্ক নতুন শিখৰত উপনীত হ'ব বুলি বিশ্বাস প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কেৰালা আৰু তামিলনাডু ভ্ৰমণ কৰিব। কেৰালাৰ এৰ্ণাকুলামত তেওঁ প্ৰায় 10,800 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেইসমূহ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাইজক সম্বোধি ভাষণো দিব। ইয়াৰ পাছত তেওঁ তামিলনাডু ভ্ৰমণ কৰি তিৰুচিৰাপল্লীত প্ৰায় 5,650 কোটি টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। অসমৰ শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ তিনিওগৰাকী প্ৰাৰ্থীকে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে। নিৰ্বাচনী বিষয়াই কালি তেওঁলোকক আনুষ্ঠানিকভাৱে মান পত্ৰসমূহ প্ৰদান কৰে। প্ৰাৰ্থীকেইগৰাকী হৈছে বিজেপিৰ যোগেন মোহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়ো। কংগ্ৰেছ নেতৃত্বৰ বিৰোধী দলে ৰাজ্যসভাৰ আসনকেইখনৰ বাবে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। কাটাৰত থকা ভাৰতীয় দূতাবাসে তিনিটা দিনত কম দিনৰ বাবে ভ্ৰমণৰ বাবে অথবা আন বিভিন্ন কাৰণত দোহাত আবদ্ধ হৈ থকা প্ৰায় এহেজাৰ ভাৰতীয়ক কাটাৰ বিমানেৰে স্থানান্তৰ কৰা বুলি জনাইছে। দূতাবাসে জনোৱা অনুসৰি কাটাৰ বিমানপথেৰে চলাচল কৰোৱা দোহা নতুন দিল্লী বিমানেৰে কালি 300গৰাকীতকৈও অধিক লোকক ভাৰতলৈ প্ৰেৰণ কৰা হয়। কাটাৰ বিমান পৰিবহণ সংস্থাই দিল্লী, মুম্বাই আৰু কোচিলৈ 3খন বিমান চলাচল কৰোৱাৰ পৰিকল্পনা কৰা বুলিও দূতাবাসে লগতে জানিবলৈ দিছে। আবদ্ধ হৈ থকা লোকসকলক দূতাবাসে তেওঁলোকৰ ভ্ৰমণ সংক্ৰান্তীয় সকলো তথ্যৰ অৱগত হোৱাৰ উদ্দেশ্যে কাটাৰ বিমান পৰিবহণ ব্যৱস্থাৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। দূতাবাসে লগতে ছৌদিৰ ভিছাৰ বাবে অনুৰোধ জনোৱা তথা আবদ্ধ হৈ থকা যাত্ৰীসকলৰ বিভিন্ন গোচৰো গ্ৰহণ কৰা বুলি নিশ্চিত কৰিছে। সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যে কাটাৰৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাৱলী মানি চলিবলৈকো দূতাবাসে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকললৈ আহ্বান জনাইছে। বিভিন্ন উৰা বাতৰিৰ পৰিৱৰ্তে নিৰ্ভৰযোগ্য উৎসৰ পৰাহে সকলো তথ্য গ্ৰহণ কৰিবলৈ দূতাবাসে জনসাধাৰণলৈ অনুৰোধ জনাইছে। চৰকাৰে তেল শোধনাগাৰসমূহক অধিক ৰন্ধন গেছ উৎপাদন কৰিবলৈ আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে এই অতিৰিক্ত উৎপাদন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। বৰ্তমান ইন্ধন যোগানৰ ক্ষেত্ৰত ভূ ৰাজনৈতিক ব্যাঘাত আৰু এল পি জিৰ যোগানত সৃষ্টি হোৱা বাধাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে চৰকাৰে ঘৰুৱা এল পি জি যোগানৰ দিশটোক অগ্ৰাধিকাৰ দিছে আৰু মজুতকৰণ তথা অবৈধ বিপণনৰ পৰা হাত সাৰিবলৈ 25 দিনৰ সংৰক্ষণৰ সময়সীমা প্ৰৱৰ্তন কৰা হৈছে। এই বাৰ্তাত লগতে প্ৰকাশ কৰা হৈছে যে আমদানিকৃত এল পি জিৰ পৰা অনা ঘৰুৱা যোগানক চিকিৎসালয় তথা শিক্ষানুষ্ঠানৰ দৰে অত্যাৱশ্যকীয় খণ্ডত ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছে। মন্ত্ৰালয়ে লগতে সদৰি কৰিছে যে অন্যান্য খণ্ড যেনে ৰেষ্টুৰেণ্ট, হোটেল আৰু অন্যান্য উদ্যোগলৈ এল পি জি যোগানৰ বাবে পৰ্যালোচনা কৰিবলৈ তেল বিপণন প্ৰতিষ্ঠানসমূহৰ 3গৰাকী কাৰ্যবাহী সঞ্চালকৰ এখন সমিতিও গঠন কৰা হৈছে।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিন পাতৰ ঢিলা হৈ থকা গজাল ফুটা মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান মৰি যোৱা ডাল ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পশ্চিম এছিয়াৰ সংঘৰ্ষৰ বাবে বিত্তীয় বজাৰত দেখা দিয়া অস্থিৰতাৰ মাজতে ছেবিৰ অধ্যক্ষ তুহিন কান্তা পাণ্ডেই বিনিয়োগকাৰীসকলক সংযম বজাই ৰাখিবলৈ আহ্বান জনাইছে। মুম্বাইত কালি সন্ধিয়া নিফটিৰ 30 বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি পাণ্ডাই কয় যে দেশৰ ঘৰুৱা অৰ্থনৈতিক আন্তঃগাঁথনি শক্তিশালী হৈ আছে আৰু এনে অস্থিৰতাৰ মাজতো ই অৰ্থনৈতিক স্থিতিক দৃঢ়তা প্ৰদান কৰিছে। তেওঁ কয় যে যুদ্ধৰ পৰিপ্ৰেক্ষিতত জাহাজ চলাচল কৰা মূল পথসমূহ বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত তেল আৰু গেছৰ যোগান ব্যাহত হোৱাৰ লগতে যোগান আৰু চাহিদাৰ শৃংখলাটো ব্যাঘাত জন্মিছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত তীব্ৰ অস্থিৰতা সৃষ্টি হোৱাৰ লগতে ভাৰততো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে। ছেবিৰ অধ্যক্ষগৰাকীয়ে পূৰ্বতেও এনেধৰণৰ পৰিস্থিতিৰ সময়ত ভাৰতে শক্তিশালী অৰ্থনৈতিক স্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অস্থিৰতাৰ সময়তো ঘৰুৱা বজাৰত স্থিৰতা প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে নিফটিয়ে এনেধৰণৰ কেইবাটাও পৰ্যায় পূৰ্বে অতিক্ৰম কৰিছে আৰু দীৰ্ঘম্যাদীভাৱে অৰ্থনৈতিক স্থিৰতা তথা ভাৰতৰ বিকাশৰ শক্তিশালী গাথাক প্ৰতিফলিত কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত আমেৰিকা ইজৰাইলৰ আক্ৰমণ তথা ইউক্ৰেইন সংঘৰ্ষ সম্পৰ্কে টেলিফোনযোগে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাৰ মাজত প্ৰায় এঘণ্টাজুৰি কথোপকথন হয় বুলি পুটিনৰ কূটনৈতিক পৰামৰ্শদাতা ইউৰি উছাকভে প্ৰকাশ কৰিছে। ডিচেম্বৰৰ পাছত তেওঁলোকৰ প্ৰথমটো আলোচনা আৰু আমেৰিকাৰ তৰফৰ পৰা এই বাৰ্তালাপৰ বাবে অনুৰোধ জনোৱা হৈছিল বুলি তেওঁ উল্লেখ কৰে। ইৰাণৰ বিৰুদ্ধে চলা আমেৰিকা ইজৰাইলৰ যুদ্ধ অতি শীঘ্ৰেই ৰাজনৈতিক আৰু কূটনৈতিক উপায়েৰে সমাধান কৰাৰ বাবে ৰাষ্ট্ৰপতি পুটিনে আহ্বান জনোৱা বুলি উছাকভে প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে পুটিনে ট্ৰাম্পক নিয়ন্ত্ৰণ ৰেখা সাম্প্ৰতিক স্থিতিৰ বিষয়ে অৱগত কৰাৰ লগতে ইউক্ৰেইন যুদ্ধত ৰাছিয়ান সেনাই সেই অঞ্চলত সফলতাৰে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে যে ভাৰতৰ সৃজনীশীল অৰ্থনৈতিক খণ্ডই দেশৰ সংস্কৃতি খাদ্য আৰু স্থানীয় সামগ্ৰীসমূহ বিশ্বৰ আগত উপস্থাপন কৰি আহিছে। কালি অনুষ্ঠিত বাজেট উত্তৰ ৱেবিনাৰ সবকা সাথ সবকা বিকাশ জনসাধাৰণৰ আকাংক্ষা পূৰণ শীৰ্ষক আলোচনা চক্ৰত দিয়া ভাষণত তেওঁ মন্তব্য কৰে। শ্ৰীবৈষ্ণৱে উল্লেখ কৰে যে সংবাদ মাধ্যম আৰু বিনোদন ক্ষেত্ৰত প্ৰযুক্তিয়ে সম্প্ৰতি মুখ্য ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে ভাৰতীয় ক্ৰিয়েটৰ বা সৃষ্টিকৰ্তাসকলক এই খণ্ডত আগুৱাই নিয়াৰ উদ্দেশ্যে ৱেবছ নামৰ এখন মঞ্চ গঠন কৰা হৈছে। তেওঁ লগতে কয় যে ৱেবছ এতিয়া বিশ্বজুৰি স্বীকৃত এক মঞ্চ হিচাপে পৰিগণিত হৈছে য'ত নীতি নিৰ্ধাৰক আৰু উদ্যোগখণ্ডৰ নেতাসকল একত্ৰিত হৈ এই ক্ষেত্ৰৰ উন্নয়নৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰি আহিছে। মহিলাৰ FIH হকী বিশ্বকাপ 2026 কোৱালিফায়াৰ্ছৰ পুল বিৰ ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন 2-2 ফলাফলত ড্ৰ হয়। হায়দৰাবাদত কালি সন্ধিয়া অনুষ্ঠিত খেলখনত ভাৰতে বিৰতিৰ পৰলৈকে 2-1 ফলাফলেৰে শক্তিশালী স্থিতিত আছিল যদিও স্কটলেণ্ডে খেলখনৰ তৃতীয়াৰ্ধত আন এটা গ'ল দি সমতা স্থাপন কৰে। সম্প্ৰতি মহিলা বিশ্বকাপ হকী প্ৰতিযোগিতাত খেলাৰ বাবে যোগ্যতা অৰ্জনৰ উদ্দেশ্যে চিলিৰ ছান্টিয়াগো আৰু হায়দৰাবাদত দুখন প্ৰতিযোগিতা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানি আৰু দলটোৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শাহক জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। অসমত শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ 3 প্ৰাৰ্থীকে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে। কাটাৰত থকা ভাৰতীয় দূতাবাসে যোৱা 3 দিনত দোহাত আবদ্ধ হৈ থকা প্ৰায় 1000 ভাৰতীয়ক কাটাৰ বিমানেৰে স্থানান্তৰ কৰা হোৱা বুলি জনাইছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ বাবে বিত্তীয় বজাৰত দেখা দিয়া অস্থিৰতাৰ মাজতে ছেবিৰ অধ্যক্ষই বিনিয়োগকাৰীসকলক সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে আৰু মহিলাৰ FIH হকী বিশ্বকাপ 2026 কোৱালিফায়াৰ্ছৰ পুল বিৰ ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন 2-2 ফলাফলত ড্ৰ হৈছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।